money. বাতৰি পঢ়িছো তন্ময়া ভট্টাচাৰ্যে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত অসামৰিক বিমান পৰিবহণ সম্পৰ্কীয় এছীয় প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ দ্বিতীয়খন মন্ত্ৰী সন্মিলনত অংশগ্ৰহণ কৰিব। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে যোধপুৰ বায়ুসেনা কেন্দ্ৰত চলি থকা তৰণ শক্তিৰ দ্বিতীয় পৰ্যায়ৰ অনুষ্ঠান কাৰ্যসূচীত অংশগ্ৰহণ কৰে। বাংলাদেশৰ অন্তৱৰ্তী চৰকাৰে সংবিধানকে ধৰি ছটা গুৰুত্বপূৰ্ণ খণ্ডত সংস্কাৰ সাধনৰ উদ্দেশ্যে ষষ্ঠ আয়োগ গঠনৰ কথা ঘোষণা কৰিছে। হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ বাবে আম আদমী পাৰ্টীয়ে ষষ্ঠখন তালিকা ঘোষণা কৰিছে আৰু হাংগেৰীৰ বুদাপেষ্টত অনুষ্ঠিত 45 সংখ্যক FIDE দবা অলিম্পিয়াডৰ প্ৰথম দিনা ভাৰতে আধিপত্য বিস্তাৰ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত অসামৰিক বিমান পৰিবহণ সম্পৰ্কীয় এছিয়া প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ দ্বিতীয়খন মন্ত্ৰী সন্মিলনত অংশগ্ৰহণ কৰিব। সন্মিলনত প্ৰধানমন্ত্ৰীয়ে সকলো সদস্য ৰাষ্ট্ৰই দিল্লী ঘোষণা গ্ৰহণ কৰাৰ কথা ঘোষণা কৰিব। দিল্লী ঘোষণাই অঞ্চলটোৰ বিমান পৰিবহণ খণ্ডক নতুন শিখৰলৈ উন্নীত কৰাৰ এক দূৰদৰ্শী পৰিকল্পনা হিচাপে কাম কৰিব বুলি আশা কৰা হৈছে। নতুন দিল্লীত কালি অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰাম মোহন নাইডুৱে এই মন্ত্ৰী সন্মিলনখন উদ্বোধন কৰে। মন্ত্ৰীগৰাকীক এই সন্মিলনৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত কৰা হয়। তেওঁ 2035 চনৰ ভিতৰত 350 কোটি যাত্ৰীয়ে বছৰে যাত্ৰা কৰিব পৰাকৈ এছিয়া প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ বিমানৰ আন্তঃগাঁথনি কৌশলগত বিনিয়োগৰ আহ্বান জনায়। ভাৰতে 2025 চনৰ ভিতৰত বিমানৰ সৈতে জড়িত ক্ষেত্ৰসমূহত মহিলাৰ অংশগ্ৰহণ 25% বৃদ্ধি কৰাৰ লক্ষ্য ৰাখিছে বুলি উল্লেখ কৰে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি যোধপুৰ বায়ুসেনা কেন্দ্ৰত চলি থকা বহুজাতিক সামৰিক অনুশীলন তৰং শক্তিৰ দ্বিতীয় পৰ্যায়ৰ অনুশীলন কাৰ্যসূচী পৰ্যবেক্ষণ কৰে। এই উপলক্ষে দিয়া ভাষণত তেওঁ কয় যে এই অনুশীলনৰ উদ্দেশ্য হৈছে দেশৰ সামৰিক সামৰ্থ্যৰ প্ৰদৰ্শন আৰু অংশগ্ৰহণকাৰী দেশসমূহৰ মাজত সহযোগিতা শক্তিশালী কৰা। দেশৰ ক্ৰমবৰ্ধমান সামৰিক শক্তিৰ কথা উল্লেখ কৰি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে পূৰ্বে ভাৰতে প্ৰতিৰক্ষা সঁজুলিৰ আমদানি কৰিছিল যদিও এতিয়া প্ৰতিৰক্ষা সামগ্ৰী বিশ্বৰ 90খন দেশলৈ ৰপ্তানি কৰিব পৰা হৈছে। তেওঁ কয় যে দেশৰ প্ৰয়োজন অনুযায়ী প্ৰতিৰক্ষা সঁজুলি প্ৰস্তুত কৰাৰ লগতে বন্ধুত্বপূৰ্ণ দেশৰ সৈতে উচ্চ প্ৰযুক্তিবিদ্যাৰ সামগ্ৰী প্ৰস্তুত কৰাত সহযোগিতা বৃদ্ধি পাইছে। বিভিন্ন দেশৰ যুদ্ধ বিমানে এই তৰং শক্তি অনুশীলনত অংশগ্ৰহণ কৰিছে। এই অনুশীলনৰ সময়ত ভাৰতীয় বায়ুসেনাই ভাৰতীয় প্ৰতিৰক্ষা বিমান পৰিবহণ প্ৰদৰ্শনী IDAS 24ৰো আয়োজন কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে এই প্ৰদৰ্শনীৰ উদ্বোধন কৰে। প্ৰদৰ্শনীত বিভিন্ন প্ৰতিৰক্ষা সামগ্ৰী আৰু প্ৰযুক্তি আদি প্ৰদৰ্শন কৰা হৈছে। বাংলাদেশত অন্তৱৰ্তী চৰকাৰে সংবিধানকে ধৰি ছটা গুৰুত্বপূৰ্ণ খণ্ডৰ সংস্কাৰ সাধনৰ উদ্দেশ্যে ষষ্ঠ আয়োগ গঠনৰ কথা ঘোষণা কৰিছে। মুখ্য উপদেষ্টা প্ৰফেচাৰ মহম্মদ ইউনুছে কালি সন্ধিয়া টেলিভিছনৰ জৰিয়তে ৰাষ্ট্ৰক উদ্দেশ্যি দিয়া ভাষণত এই কথা প্ৰকাশ কৰে। এই খণ্ডসমূহ হৈছে সংবিধান, নিৰ্বাচনী প্ৰক্ৰিয়া, আইন ব্যৱস্থা, আৰক্ষী, দুৰ্নীতি বিৰোধী আইন আৰু ৰাজহুৱা প্ৰশাসন ব্যৱস্থা। মহম্মদ ইউনুছে কৈছে যে এই আয়োগৰ মুৰববী হিচাপে ছগৰাকী বিশিষ্ট ব্যক্তিক নিয়োগ কৰা হৈছে। এই ছগৰাকী ব্যক্তিৰ সৈতে হোৱা আলোচনাৰ পাছত আয়োগৰ অন্যান্য সদস্যসকলৰ নাম চূড়ান্ত কৰা হ'ব। তেওঁ কয় যে 1 অক্টোবৰৰ পৰা আয়োগৰ কাম কাজসমূহ আৰম্ভ হোৱাৰ সম্ভাৱনা আছে আৰু পৰৱৰ্তী 3 মাহৰ ভিতৰত আয়োগে তেওঁলোকৰ কাম কাজসমূহ সম্পূৰ্ণ কৰিব বুলি আশা কৰা হৈছে। আয়োগৰ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি পৰৱৰ্তী পৰ্যায়ত চৰকাৰে দেশখনৰ গুৰুত্বপূৰ্ণ ৰাজনৈতিক দলসমূহৰ সৈতে আলোচনাত মিলিত হ'ব বুলিও তেওঁ লগতে প্ৰকাশ কৰে। প্ৰফেচৰ ইউনুছে কৈছে যে এই সংস্কাৰ কাৰ্যসূচীৰ অন্যতম গুৰুত্বপূৰ্ণ দিশ হৈছে দেশখনত এটা সম্পূৰ্ণ নিকা নিৰ্বাচনী ব্যৱস্থা আৰু সুপ্ৰশাসনৰ গঢ় দিয়া। তেওঁ কয় যে মুক্ত আৰু নিকা নিৰ্বাচনৰ বাবে আৰক্ষী আৰু ৰাজহুৱা প্ৰশাসন ব্যৱস্থাৰ লগতে আইন আৰু দুৰ্নীতি বিৰোধী আয়োগ অত্যন্ত গুৰুত্বপূৰ্ণ। তেওঁ লগতে সমাজৰ সকলো শ্ৰেণীৰ জনসাধাৰণৰ স্বাৰ্থ তথা প্ৰতিনিধিত্ব সুনিশ্চিত কৰাৰ উদ্দেশ্যে সাংবিধানিক সংস্কাৰ সাধনৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। কেন্দ্ৰীয় কেবিনেটে বতৰ, আগলি বতৰা আৰু জলবায়ু সম্পৰ্কীয় তথ্যৰ ক্ষেত্ৰত অধিক সামৰ্থ আহৰণৰ উদ্দেশ্যে মিছন মৌচম যোজনাৰ প্ৰস্তাৱত অনুমোদন জনাইছে। এই যোজনাৰ বাবদ 2 বছৰত 2,000 কোটি টকা ব্যয় হ'ব। নতুন দিল্লীত কালি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে ধৰিত্ৰী বিজ্ঞান বিভাগে ৰূপায়ণ কৰিবলগীয়া এই যোজনাৰ ফলত দেশত বতৰ আৰু জলবায়ু সম্পৰ্কীয় বিজ্ঞান, গৱেষণা আৰু সেৱাৰ প্ৰসাৰ ঘটিব। এই অভিযানে সময়মতে বতৰ আৰু জলবায়ুৰ সঠিক তথ্য প্ৰদানত সহায় কৰিব। মিছন মৌচুমৰ অধীনত উন্নত ছেন্সৰ, উচ্চ ক্ষমতাসম্পন্ন ছুপাৰ কম্পিউটাৰ আৰু ভৌগোলিক তথ্য ব্যৱস্থা বিশিষ্ট পৰৱৰ্তী প্ৰজন্মৰ ৰাডাৰ আৰু কৃত্ৰিম উপগ্ৰহ প্ৰণালী স্থাপন কৰা হ'ব। ইয়াৰ ফলত কৃষি দুৰ্যোগ ব্যৱস্থাপনা প্ৰতিৰক্ষা পৰিৱেশ বিমান পৰিবহন জলসম্পদ শক্তি পৰ্যটন জাহাজ চলাচল পৰিবহন বিদ্যুৎ আৰু স্বাস্থ্যৰ লেখীয়া ভালেমান খণ্ড লাভান্বিত হ'ব। নগৰীয়া পৰিকল্পনা পথ আৰু ৰেল পৰিবহন উপকূলীয় সঞ্চালন আৰু জলবায়ু নিৰীক্ষণৰ দৰে ক্ষেত্ৰসমূহত তথ্য আধাৰিত সিদ্ধান্ত গ্ৰহণৰ প্ৰক্ৰিয়াৰ উন্নয়নত ই সহায়ক হ'ব। হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ বাবে আম আদমী পাৰ্টীয়ে ষষ্ঠখন তালিকা ঘোষণা কৰিছে। এই তালিকাখনত 19গৰাকী প্ৰাৰ্থীৰ নাম প্ৰকাশ কৰা হৈছে। দলে প্ৰেম গাৰ্গক পঞ্চকুলা আসনখনৰ বাবে প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ বিপৰীতে ফাতেহাবাদ আসনখনৰ বাবে কমল বিশ্বাস প্ৰাৰ্থী হিচাপে থিয় কৰোৱাইছে। আনহাতে আম্বালা চিটি আৰু দাদ্ৰী আসনখনৰ বাবে কেতন শৰ্মা আৰু ধনৰাজ খুণ্টুক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে। স্বায়ত্তশাসিত জম্মু কাশ্মীৰত অহা 18 ছেপ্টেম্বৰত বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে সকলো প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তোলা হৈছে। জম্মু কাশ্মীৰৰ 3টা পৰ্যায়ত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব। প্ৰথম পৰ্যায়ত কাশ্মীৰৰ দক্ষিণৰ 4খন জিলাৰ 16টা বিধানসভা সমষ্টিৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। ইয়াৰ উপৰি বিজবেহাৰা সমষ্টিতো এই পৰ্যায়ত ভোটগ্ৰহণ কৰা হ'ব। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলসমূহে নিজ নিজ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ অভিযান ব্যাপক কৰি তুলিছে। ৰাজনৈতিক দলসমূহৰ তাৰকা প্ৰচাৰক নিৰ্বাচনী সমাৱেশ ৰোড শ্ব আদিত অংশগ্ৰহণৰ জৰিয়তে দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ অভিযানত নামি পৰিছে। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত 5,66,000 যুৱ ভোটদাতাকে ধৰি প্ৰায় 23,87,000 ভোটদাতাই তেওঁলোকৰ ভোটৰ অধিকাৰ সাব্যস্ত কৰিব। অনন্তনাগ জিলাৰ এটা অতি গুৰুত্বপূৰ্ণ সমষ্টি বিজবেহাৰাত প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফতিৰ কন্যা পিডিপিৰ ইলতিজা মুফতি বিজেপিৰ ছফি ইউছুফ আৰু এন চি কংগ্ৰেছৰ বস্তিৰ আহমেদৰ মাজত তিনিকোণীয়া প্ৰতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনা আছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে দেশৰ উত্তৰ পূব মধ্য পূব আৰু পশ্চিম অঞ্চলৰ বিভিন্ন প্ৰান্তত অহা 4 দিনত ধাৰাষাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি আগলি বতৰা দিছে। মধ্যপ্ৰদেশ মহাৰাট্ট আৰু উত্তৰ প্ৰদেশত আজিৰ দিনটোত প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ লগতে নাগালেণ্ড মণিপুৰ মিজোৰাম ত্ৰিপুৰা বিহাৰ ওড়িশা আৰু ঝাৰখণ্ডতো আজি প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে। বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰা মতে মধ্য ভাৰত কোংকণ গোৱা আৰু গুজৰাটত চলিত সপ্তাহটোত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হ'ব পাৰে। ইতিমধ্যে দিল্লী আৰু ইয়াৰ কাষৰীয়া অঞ্চলসমূহত যোৱা নিশাৰে পৰা পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হৈ আছে। বৰষুণৰ ফলত ৰাষ্ট্ৰীয় ৰাজধানীখনৰ বিভিন্ন অঞ্চলত যান বাহনৰ চলাচলতো অসুবিধাৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা 29 ছেপ্টেম্বৰত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটিৰ 114 সংখ্যক খণ্ড। প্ৰধানমন্ত্ৰীয়ে এই অনুষ্ঠানৰ বাবে জনসাধাৰণৰ পৰা দিহা পৰামৰ্শ বিচাৰিছে। জনসাধাৰণে 1-800-11-7800 এই শুল্কবিহীন নম্বৰলৈ ফোন কৰি প্ৰধানমন্ত্ৰীলৈ দিহা পৰামৰ্শ আগবঢ়াব পাৰিব। তেওঁলোকে লগতে নৰেন্দ্ৰ মোদী এপ অথবা মাই গভ মুকলি মঞ্চৰ যোগেদিও পৰামৰ্শ আগবঢ়াব পাৰিব। অনুষ্ঠানটিৰ আসন্ন খণ্ডৰ বাবে 27 ছেপ্টেম্বৰ পৰ্যন্ত পৰামৰ্শ গ্ৰহণ কৰা হ'ব। অনলাইন ট্ৰেডিং গোচৰৰ অভিযুক্ত চুমি বৰা আৰু তেওঁৰ স্বামী তাৰ্কিক বৰাই যোৱা নিশা ডিব্ৰুগড় আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰে। ভুৱা ট্ৰেডিঙৰ নামত কোটি কোটি টকা লুণ্ঠন কৰাৰ অভিযোগত বিশাল ফুকনক গ্ৰেপ্তাৰৰ পাছৰে পৰা চুমি বৰা আৰু তেওঁৰ স্বামী পলাতক অৱস্থাত আছিল। 10 দিন পলাতক হৈ থকাৰ বাবে অসম আৰক্ষীয়ে তেওঁলোকলৈ লুক আউট জাননী জাৰি কৰিবলগীয়া হৈছিল। ডিব্ৰুগড় আৰক্ষীয়ে অভিযান চলাই চলিত মাহৰ আৰম্ভণিতে গ্ৰেপ্তাৰ হোৱা এই কেলেংকাৰীৰ মূল অভিযুক্ত বিশাল ফুকনৰ সৈতে জড়িত থকাৰ অভিযোগত চুমি বৰা আৰু তেওঁৰ স্বামীক আটক কৰিছে। হাংগেৰীৰ বুদাপেষ্টত অনুষ্ঠিত 45 সংখ্যক এফ আই ডি ই দবা অলিম্পিয়াডৰ প্ৰথম দিনা ভাৰতে আধিপত্য বিস্তাৰ কৰিছে। উদ্বোধনী শাখাৰ প্ৰথম ৰাউণ্ডত ভাৰতে মৰক্কোৰ বিৰুদ্ধে 4-0 ফলাফলত জয়লাভ কৰাৰ বিপৰীতে মহিলাৰ শাখাত ভাৰতে জাৰ্মানীৰ বিৰুদ্ধে 3.5 ফলাফলত বিজয় সাব্যস্ত কৰে। আৰ প্ৰজ্ঞানন্দই মৰক্কোৰ টি চিৰ মহম্মদক পৰাজিত কৰে। আনহাতে বিদিত গুজৰাটীৰ অ আখিৰ মেহদি পিয়েৰক আৰু পেণ্টালা হৰিকৃষ্ণাই ময়াদ আনছাৰৰ বিৰুদ্ধে বিজয় সাব্যস্ত কৰে। ইয়াৰ লগতে বিশ্বৰ চতুৰ্থ স্থানৰ অৰ্জুন এৰিগেছিয়ে এলিবেলিয়া জেকছক 4-0 ফলাফলত পৰাজিত কৰি ভাৰতৰ হৈ আন এটা বিজয় সাব্যস্ত কৰে। বাতৰি শেষ হোৱাৰ পূৰ্বে প্ৰধান বাতৰি কেইটামান পুনৰ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত অসামৰিক বিমান পৰিবহণ সম্পৰ্কীয় এছিয়া প্ৰশান্ত মহাসাগৰ অঞ্চলৰ দ্বিতীয়খন মন্ত্ৰী সন্মিলনত অংশগ্ৰহণ কৰিব। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে যোধপুৰ বায়ুসেনা কেন্দ্ৰত চলি থকা তৰুণ শক্তি দ্বিতীয় পৰ্যায়ৰ অনুশীলন কাৰ্যসূচীত অংশগ্ৰহণ কৰে। হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ বাবে আম আদমী পাৰ্টীয়ে ষষ্ঠখন তালিকা ঘোষণা কৰিছে আৰু হাংগেৰীৰ বুদাপেষ্টত অনুষ্ঠিত 45 সংখ্যক এফ আই টি ই দবা অলিম্পিয়াডৰ প্ৰথম দিনা ভাৰতে আধিপত্য বিস্তাৰ কৰিছে। অমৰিজাৰ মাছমাৰী ইমানতে শেষ হ'ল।